ঊনৈশ নং ছবি থুমাই বিশ্বাস কৰা। যীশুৱে মৃত্যুৰ পৰা পুনৰুত্থান হোৱাৰ পাছত তেওঁৰ বহুতো শিষ্যই তেওঁক দেখা পাইছিল আৰু তেওঁৰে সৈতে কথা পাতিছিল আৰু খাইছিল। থুমাও এজন যীশুৰ শিষ্য আছিল। যীশুৱে পুনৰাই জীয়াই উঠা কথাটো তেওঁ বিশ্বাস কৰিব পৰা নাছিল। তেওঁ কৈছিল, যেতিয়ালৈকে তেওঁ গজাল বিন্ধা হাতত চুই নাচাওঁ মই বিশ্বাস নকৰো। ছবিত আমি দেখিছো যে যীশুৱে আহি থুমাক তেওঁৰ গজাল বিন্ধা হাত দেখুৱাইছিল। থুমাৰ সন্দেহ দূৰ হৈছিল। তেওঁ যীশুৰ আগত পৰি কৈছিল, মোৰ প্ৰভু, মোৰ ঈশ্বৰ। যীশুৱে কৈছিল, ধন্য সেইজন যিজনে মোক নেদেখাকৈয়ে বিশ্বাস কৰিলে।